এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। এই বছৰৰ পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ আজি অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 2,49,98,139। এই অনুসৰি ৰাজ্যত ভোটদাতাৰ সংখ্যা খচৰা ভোটাৰ তালিকাতকৈ 2,43,485 হ্ৰাস পাইছে। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ 1,24,82,213 পুৰুষ ভোটদাতা আছে। ৰাজ্যখনত মহিলা ভোটদাতাৰ সংখ্যা হৈছে 1,24,75,583। ইয়াৰ উপৰি ৰাজ্যখনত 343 তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুযায়ী আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা সম্পৰ্কীয় যিকোনো দাবী আৰু আপত্তি অহা 15 দিনৰ ভিতৰত সংশ্লিষ্ট জিলা দণ্ডাধীশৰ ওচৰত দাখিল কৰিব পৰা যাব। এই প্ৰক্ৰিয়াত সন্তুষ্ট নহলে যিকোনো আবেদন ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পৰা যাব। আজি ৰাজ্যখনৰ সকলো জিলা আয়ুক্তই সংশ্লিষ্ট জিলাসমূহৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে বৰাক উপত্যকাৰ জিলাকেইখনত ভোটদাতাৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে। গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ সমষ্টিত ভোটদাতাৰ সংখ্যা 2.7%, ডিমৰি সমষ্টিত 1.9%, নিউ গুৱাহাটী সমষ্টিত 2.3%, মধ্য গুৱাহাটী সমষ্টিত 3.3% আৰু জালুকবাৰী সমষ্টিত ভোটদাতাৰ সংখ্যা 2.09% হ্ৰাস পাইছে। বৰপেটা নিৰ্বাচনী জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ পাছত জিলা আয়ুক্ত ৰহুন কুমাৰ ঝাই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত অনুজ্ঞা পত্ৰ থকা মাৰণাস্ত্ৰসমূহ নিকটৱৰ্তী থানাত জমা দিবলৈ আহ্বান
জনায়। কিবা ভুল আছে আপুনি এতিয়াও ফৰ্ম 6, ফৰ্ম 7 যোগেদি আপুনি এপ্লাই কৰিব পাৰে। এতিয়া আমি এটা অৰ্ডাৰ ওলাইছো, এজ পাৰ ৰুল আমি সদায় ইলেকচনৰ আগত আৰ্মছ রেজিস্টার্ড যে আমার NDAL অ্যাপ্রুভড আর্মস আছে, এমিউনিশন আছে, তাক রিকোয়েস্ট করবলৈ, তাক ডিপোজিট করবলৈ আপনার যে সবর উসরত যে থানা আছে, নিয়ারেস্ট PS টু ইয়ার হোম, আপনি কাইন্ডলি হিটু ডিপোজিট করে দিও খুনকালে। বিফোর অ্যানাউন্সমেন্ট অফ ইলেকশন আমার একটা কমপ্লায়েন্স দিব লাগে কি আমি অল দ্য আর্মস এন্ড এমিউনিশনস আমার জমা হয়েছে।
মৰিগাঁও জিলাতো আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো পঞ্জীয়নভুক্ত আগ্নেয়াস্ত্ৰগৰাকীক তেওঁলোকৰ অস্ত্ৰসমূহ ওচৰৰ থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যুৱ প্ৰজন্মক বজাৰ আৰু কৃষিৰ নেতৃত্ব বহন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ হালমাৰৰ মানকাছাৰ জিলাত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যত 15 লাখৰ অধিক কৰ্মসংস্থাপনহীন যুৱক যুৱতী আছে আৰু অকল চৰকাৰী চাকৰিৰে এই সমস্যাৰ সমাধান কৰিব পৰা নাযাব। চৰকাৰে উদ্যমশীলতাত উদগনি যোগোৱাৰ লগতে যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হৈ উঠিবলৈ সহায় আগবঢ়াই তেওঁলোকক কৰ্মসংস্থাপন প্ৰদানকাৰী হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ নলবাৰী জিলা ক্ৰীড়া ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত বজালী, বৰপেটা আৰু নলবাৰী জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰিব। বজালী জিলাৰ 1,206, বৰপেটাৰ 2,362 আৰু নলবাৰীৰ 2,220 ধৰি মুঠ 5,788 সম্ভাৱ্য উদ্যোগীয়ে এই ধন লাভ কৰিব। কাৰ্বি আংলং জিলাৰ বিদেশী ন্যায়াধীকৰণ আদালতে লেংৰি থানাৰ অধীনৰ তাজুদ্দিন খুৰ্চিদ আলী আৰু তিলাবস্তিৰ আমিৰ হুছেইন নামৰ 3 লোকক বিদেশী বুলি চিহ্নিত কৰি 24 ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিছে। আদালতে লগতে নিৰ্দেশটো অমান্য কৰিলে আইনমতে দণ্ডনীয় হ'ব বুলি সকীয়াই দিছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ বিকাশ আৰু অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনা দেশে বিদেশে প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ পূব ভাৰতীয় পৰ্যটন সংঘই 13 মাৰ্চৰ পৰা 18 মাৰ্চলৈ ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলনৰ আয়োজন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ 8 ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য, নয়নাভিৰাম, প্ৰাকৃতিক সৌন্দৰ্য আৰু দুঃসাহসিক পৰ্যটনৰ সম্ভাৱনা বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ এই কাৰ্যসূচী লোৱা হৈছে। সন্মিলনৰ অংশ হিচাপে আয়োজিত অনুষ্ঠানত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ পৰ্যটন খণ্ডৰ অংশীদাৰ, চৰকাৰী প্ৰতিনিধি আৰু ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধিসকলে অংশ ল'ব। 6-দিনীয়া কাৰ্যসূচীত মত বিনিময় অনুষ্ঠান, নেটৱৰ্কিং সন্মিলন, পৰ্যটনস্থলী প্ৰদৰ্শনী আৰু উত্তৰ পূবৰ বৈচিত্ৰময় তথা অতুলনীয় পৰ্যটন অভিজ্ঞতা ল'ব পৰাকৈ ক্ষেত্ৰভিত্তিক ভ্ৰমণৰ ব্যৱস্থা থাকিব বুলি প্ৰকাশ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।